যাত্রা পুস্তক ন অধ্যায় পঞ্চম ষষ্ঠ আৰু সপ্তম উৎপাত। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তুমি ফৰুণৰ ওচৰলৈ গৈ তেওঁক কোৱা, ইব্ৰিয়া লোকসকলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক, কিন্তু এতিয়াও যদি তেওঁলোকক যাব দিয়াত অমান্তি হৈ তেওঁলোকক ধৰি ৰাখিব বিচাৰে, তেনেহ'লে আপোনাৰ পথাৰত থকা পশুবোৰ যেনে ঘোঁৰা, গাধ, উট, গৰু, মেৰচাক আৰু ছাগলী জাকবোৰৰ ওপৰত জিহুৱাই হাত দিব, আৰু ইয়াৰ দ্বাৰাই ভয়ানক মহামাৰী হ'ব। কিন্তু জিহুৱাই ইজৰাইলীয়া লোকসকলৰ পশুবোৰ আৰু মিচৰীয়া লোকসকলৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব, তেতিয়া যিবোৰ পশু ইজৰাইলীয়া লোকসকলৰ নহয় সেইবোৰ মৰিব। জিহুৱাই সময় নিৰূপণ কৰি ক'লে, কাইলৈ দেশত মই এই কাৰ্য কৰিম। পাছদিনা জিহুৱাই সেই কাৰ্য কৰিলে, মিচৰৰ আটাইবোৰ পশু মৰিল, কিন্তু ইজৰাইলীয়া লোকসকলৰ পশুবোৰৰ এটাও নমৰিল। তেতিয়া ফৰুণে বিচাৰ কৰি দেখিলে যে ইজৰাইলীয়া লোকসকলৰ এটাও পশু মৰা নাই, তথাপিও ফৰুণৰ মন কঠিন হ'ল আৰু তেওঁ লোকসকলক যাবলৈ এৰি নিদিলে। তাৰ পাছত জিহুৱাই মুচিক আৰু হাৰুণক ক'লে, তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ পৰা চাই লোৱা, কিন্তু মুচি, তুমি ফৰুণে চাই থকা সময়ত সেই চাই ওপৰৰ ফাললৈ ছটিয়াই দিবা, তাতে সেই চাই গোটেই মিচৰ দেশখনতে মিহি ধূলি হৈ পৰিব। এই ধূলিৰ কাৰণে গোটেই মিচৰ দেশৰ মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘাঁ আৰু ফোঁহা উঠিব, সেয়ে তেওঁলোকে অগ্নিকুণ্ডৰ পৰা চাই লৈ ফৰুণৰ আগত থিয় হ'ল। মুচিয়ে সেই চাই ওপৰলৈ ছটিয়াই পঠিয়ালে আৰু সেই চাইৰ কাৰণে মানুহ আৰু পশুবোৰৰ শৰীৰত অনেক ঘাঁ আৰু ফোঁহা উঠিল। আশ্চৰ্যসকলে সেই বিষম খহুৰ কাৰণে মুচিক বাধা দিব নোৱাৰিলে, কাৰণ সকলো শাস্তজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল। তথাপিও জিহুৱাই মুচিক কোৱাৰ দৰে তেওঁ ফৰুণৰ মন কঠিন কৰিলে, সেয়ে ফৰুণে মুচি আৰু হাৰুণৰ কথা নুশুনিলে। তাৰ পাছত জিহুৱাই মুচিক ক'লে, তুমি ৰাতিপুৱাতে উঠি ফৰুণৰ আগত থিয় হৈ তেওঁক ক'বা, ইব্ৰিয়াসকলৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ দিয়ক, কিয়নো গোটেই পৃথিৱীতে মোৰ তুল্য যেন কোনো নাই। ইয়াক আপুনি জানিবৰ বাবে মই এবাৰ তোমাৰ দাস আৰু তোমাৰ লোকসকলৰ ওপৰলৈ মোৰ সকলো মহামাৰী পঠিয়াম। মই এতিয়ালৈকে তোমাৰ ওপৰত হাত দি তোমাক আৰু তোমাৰ লোকসকলক মহামাৰীয়ে প্ৰহাৰ কৰা হ'লে তোমালোকে পৃথিৱীৰ পৰা উচ্ছন্ন হলাহেঁতেন। অৱশ্যে তোমাক মোৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত মোৰ নাম যেন খ্যাতিমন্ত হয়, সেইকাৰণে মই তোমাক জীয়াই থাকিব দিছো। এতিয়ালৈকে তুমি গৰ্ব কৰি মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই। শুনা, মিচৰ দেশ স্থাপন হোৱাৰ দিনৰে পৰা আজিলৈকে যি ধৰণে শিলাবৃষ্টি হোৱা নাই, মই কাইলৈ এনে সময়তে প্ৰচণ্ড শিলাবৃষ্টি বৰষাম, সেয়ে তুমি এতিয়া মানুহ পঠিয়াই পথাৰত থকা তোমাৰ পশু আৰু যি সকলো আছে সেই সকলো গোটাই নিৰাপদ স্থানত ৰাখা। যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত সেইবিলাক মৰিব। তেতিয়া ফৰুণৰ যিসকল দাসে জিহুৱাৰ বাক্য বিশ্বাস কৰিছিল তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক বেগাই ঘৰলৈ আনিলে, কিন্তু যিসকল লোকে জিহুৱাৰ বাক্য গুৰুত্বৰভাৱে লোৱা নাছিল তেওঁলোকে নিজৰ বন্দী আৰু পশুবোৰক পথাৰতে থাকিব দিলে। তাৰ পাছত জিহুৱাই মুচিক ক'লে, গোটেই মিচৰ দেশৰ মানুহ পশু আৰু পথাৰত থকা সকলো গছ গছনিৰ ওপৰত শিলাবৃষ্টি হ'বলৈ তুমি আকাশৰ ফাললৈ চাই তোমাৰ হাত মেলা। মুচিয়া আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে, তেতিয়া জিহুৱাই গোটেই মিচৰ দেশত মেঘ গৰ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে। এইদৰে শিলাবৃষ্টি আৰু বিজুলী মিহলি হৈ ভয়ংকৰ ৰূপ ল'লে। এনে শিলাবৃষ্টি মিছৰ দেশ স্থাপন হোৱাৰ দিনৰে পৰা কেতিয়াও হোৱা নাছিল। গোটেই মিছৰ দেশৰ পথাৰত থকা মানুহ আৰু পশু সকলোকে শিলাবৃষ্টিৰে বিনষ্ট কৰিলে। শিলাবৃষ্টিয়ে পথাৰৰ সকলো গছ গছনি আৰু দেশৰ সকলো গছ ভাঙিলে। কেৱল ইজৰাইলী লোকসকল বাস কৰা গোচন দেশতে শিলাবৃষ্টি হোৱা নাছিল। তেতিয়া ফৰোনে মানুহ পঠিয়াই মুচি আৰু হাৰুণক মাতি অনালে। ফৰোনে তেওঁলোকক ক'লে, মই এইবাৰ পাপ কৰিলোঁ, যিহুৱা ন্যায়পৰায়ণ, কিন্তু মই আৰু মোৰ লোকসকল হ'লে দুৰ্নীতিপৰায়ণ। মহাগৰ্জন আৰু শিলাবৃষ্টি সহিব নোৱাৰাকৈ অধিক হৈছে। সেয়ে তোমালোকে যিহুৱাৰ আগত প্ৰাৰ্থনা কৰা, মই তোমালোকক যাবলৈ দিম, তোমালোক আৰু ইয়াত থাকিব নালাগে। মুচিয়ে তেওঁক ক'লে, নগৰ ত্যাগ কৰা পাছতেই মই যিহুৱালৈ হাত মেলি প্ৰাৰ্থনা কৰিম। তেতিয়া পৃথিৱী যে যিহুৱাৰহে হয় এই কথা আপুনি জানিবলৈ মেঘগৰ্জন বন্ধ হ'ব আৰু শিলাবৃষ্টিও নহ'ব। কিন্তু আপুনি আৰু আপোনাৰ দাসসকলে যে এতিয়াও ঈশ্বৰ যিহুৱাক প্ৰকৃততে সন্মান কৰা নাই সেই কথা মই জানো। সেই সময়ত হন সূতাৰ ফুলবোৰ আৰু জব ধান নষ্ট হৈছিল, কাৰণ জব ধানৰ থোক পূৰঠ হৈছিল আৰু হন সূতাৰ ফুলবোৰো ফুলিছিল। কিন্তু ঘেঁহু আৰু সৰিয়হ নষ্ট নহ'ল, কাৰণ সেইবোৰ ইয়াৰ পাছত হোৱা শস্য। মুচিয়ে যেতিয়া ফৰোন আৰু তেওঁ নগৰ ত্যাগ কৰি যোৱাৰ পাছত যিহুৱালৈ হাত মেলি প্ৰাৰ্থনা কৰিলে, তেতিয়া মেঘগৰ্জন আৰু শিলাবৃষ্টি হ'বলৈ বন্ধ হ'ল। ফৰোনে যেতিয়া বৰষুণ, শিলাবৃষ্টি আৰু মেঘগৰ্জন বন্ধ হোৱা দেখিলে, তেতিয়া তেওঁ আৰু তেওঁৰ দাসসকলে নিজৰ মন পুনৰ কঠিন কৰি পাপ কৰিলে। এইদৰে যিহুৱাই মুচিক কোৱাৰ দৰে ফৰোনৰ মন কঠিন হ'ল আৰু তেওঁ ইজৰাইলী লোকসকলক যাবলৈ এৰি নিদিলে।